দ্বিতীয় বংশাৱলী ছয় অধ্যায়। তেতিয়া চলোমনে ক'লে, যিহুৱাই ঘোৰ অন্ধকাৰত বাস কৰিব খুজিছে, কিন্তু মই আপোনাৰ বাবে চিৰকাললৈকে বাস কৰিবলৈ এটা গৃহ নিৰ্মাণ কৰিলোঁ। তাৰ পাছত ৰজাই ঘূৰিলে আৰু ইজৰাইলৰ গোট খোৱা সমাজক আশীৰ্বাদ কৰিলে। তাতে ইজৰাইলৰ সমাজত সকলোৱে থিয় হৈ আছিল। তেওঁ ক'লে, ইজৰাইলৰ ঈশ্বৰ যিহোৱাৰ ধন্য হওক, যিজনে মোৰ পিতৃ দাউদক নিজ মুখেৰে যি কথা কৈছিল সেয়া তেওঁ নিজ হাতে সিদ্ধও কৰিছিল। তেওঁ কৈছিল যে, মোৰ প্ৰজা ইজৰাইলক মিছৰ দেশৰ পৰা উলিয়াই অনা দিনৰে পৰা মই মোৰ নাম ৰাখিবৰ অৰ্থে গৃহ নিৰ্মাণ কৰিবলৈ ইজৰাইলৰ সকলো ফৈদৰ মাজত কোনো নগৰ মনোনীত কৰা নাই, আৰু ইজৰাইলৰ ওপৰত ৰাজকুমাৰ হ'বৰ কাৰণে মই কাকো মনোনীত কৰা নাই। কিন্তু মোৰ নাম ৰাখিবৰ অৰ্থে মই জেৰুচালেমক মনোনীত কৰিলোঁ, আৰু মোৰ প্ৰজা ইজৰাইলৰ ওপৰত অধ্যক্ষ হ'বৰ বাবে দাউদক মনোনীত কৰিলোঁ। আৰু ইজৰাইলৰ ঈশ্বৰ যিহোৱাৰ নামৰ উদ্দেশ্যে এটা গৃহ নিৰ্মাণ কৰিবলৈ মোৰ পিতৃ দাউদৰ মন আছিল। কিন্তু যিহুৱাই মোৰ পিতৃ দাউদক ক'লে, মোৰ নামৰ উদ্দেশ্যে এটা গৃহ নিৰ্মাণ কৰিবলৈ মন কৰিছা, ভাল কৰিছা, তথাপি তুমি সেই গৃহ নিৰ্মাণ কৰিবলৈ নাপাবা, কিন্তু তোমাৰ ঔৰসত যি পুত্ৰ জন্মিব তেওঁই মোৰ নামৰ উদ্দেশ্যে সেই গৃহ নিৰ্মাণ কৰিব। এই বাক্য যিহুৱাই কৈছিল আৰু তেওঁ সফলো কৰিলে, কিয়নো যিহুৱাৰ প্ৰতিজ্ঞা অনুসাৰে মই মোৰ পিতৃ দাউদৰ পদত নিযুক্ত হলোঁ, আৰু ইজৰাইলৰ সিংহাসনৰ ওপৰত বহি ইজৰাইলৰ ঈশ্বৰ যিহোৱাৰ নামৰ উদ্দেশ্যে এই গৃহ নিৰ্মাণ কৰিলোঁ। আৰু যিহোৱাই ইজৰাইলৰ সন্তানসকলৰ সৈতে যি নিয়ম কৰিছিল সেই নিয়ম থকা নিয়ম চন্দুকটিও ইয়াৰ ভিতৰত ৰাখিলোঁ। পাছত চলোমনে ইজৰাইলৰ গোটেই সমাজৰ সাক্ষাতে যিহুৱাৰ যজ্ঞবেদীৰ আগত থিয় হ'ল, আৰু তেওঁ হাত দুখন মেলিলে, কিয়নো চলোমনে পাঁচ হাত দীঘল, পাঁচ হাত বহল আৰু তিনি হাত ওখ এনে এখন পিতলৰ মঞ্চ সাজিছিল, আৰু সেই মঞ্চটো চোতালৰ মাজ মজিয়াত ৰাখিছিল। তেওঁ তাৰ ওপৰত উঠি থিয় হ'ল আৰু ইজৰাইলৰ সকলো মণ্ডলীৰ সাক্ষাতত আঁঠুকাঢ়ি স্বৰ্গৰ ফালে হাত মেলিলে। তেওঁ ক'লে, হে ইজৰাইলৰ ঈশ্বৰ যিহোৱা, স্বৰ্গ আৰু পৃথিৱীত আপোনাৰ তুল্য কোনো ঈশ্বৰ নাই। সকলো হৃদয়ে আপোনাৰ আগত আচৰণ কৰোঁতা, আপোনাৰ দাগবোৰৰ বাবে আপুনি দয়া আৰু নিয়ম ৰক্ষা কৰোঁতা। আপোনাৰ দাস মোৰ পিতৃ দাউদৰ আগত আপুনি যি প্ৰতিজ্ঞা কৰিছিল সেই বিষয়ে আপুনি পালন কৰিলে। আপুনি নিজ মুখেৰে যেনেদৰে কৈছিল তেনেদৰে নিজ হাতেৰে তাক সিদ্ধও কৰিলে। এই হেতুকে এতিয়া সেই ইজৰাইলৰ ঈশ্বৰ যিহোৱা, আপোনাৰ দাস মোৰ পিতৃ দাউদৰ আগত যি প্ৰতিজ্ঞা কৰিছিল সেই বিষয়ে আপোনাৰ এই দাসলৈ পালন কৰক, কিয়নো আপুনি কৈছিল বোলে, তুমি মোৰ আগত যেনেকৈ চলিলা তেনেদৰে তোমাৰ সন্তানসকলেও যদি এইদৰে মোৰ ব্যৱস্থাত চলিবলৈ নিজ নিজ পথত সাৱধান হৈ থাকে, তেনেহ'লে মোৰ দৃষ্টিৰ ইজৰাইলৰ সিংহাসনৰ ওপৰত বহিবলৈ তোমাৰ সম্বন্ধীয়া মানুহৰ অভাৱ নহ'ব। এই হেতুকে এতিয়া সেই ইজৰাইলৰ ঈশ্বৰ যিহোৱা, মই বিনয় কৰোঁ আপোনাৰ দাস দাউদক আপুনি যি বাক্য কৈছিল সেয়ে যেন সত্যত পৰিণত হয়। কিন্তু বাস্তৱিকতে ঈশ্বৰে পৃথিৱীত মনুষ্যৰ লগত বাস কৰিবনে? চাওক, বিশ্ব ব্ৰহ্মাণ্ড আৰু স্বৰ্গই নিজেও আপোনাক ধাৰণ কৰিব নোৱাৰে, তেন্তে মই নিৰ্মাণ কৰা গৃহই জানো পাৰিব? তথাপি সেই মোৰ ঈশ্বৰ যিহোৱা, আপুনি আপোনাৰ দাসৰ প্ৰাৰ্থনা আৰু অনুৰোধ গ্ৰহণ কৰি আপোনাৰ দাসে আপোনাৰ আগত কৰা কাটৰুক্তি আৰু প্ৰাৰ্থনালৈ কাণ দিয়ক, আৰু এই মন্দিৰ সদায় ৰক্ষা কৰক, যি ঠাইত আপুনি কৈছিল যে মই আপোনাৰ ডাকে নিবেদন কৰোঁতে আপুনি নিজেই ইয়াত উপস্থিত থাকি মোৰ নিবেদন শুনিব। আৰু যেতিয়া আপোনাৰ দাস ও আপোনাৰ প্ৰজা ইজৰাইলে এই ঠাই ফাললৈ মুখ কৰি প্ৰাৰ্থনা কৰিব, তেতিয়া আপুনি তেওঁলোকৰ প্ৰাৰ্থনা যেন শুনে। এনেকি আপুনি আপোনাৰ বাসস্থান স্বৰ্গৰ পৰা তাক শুনক আৰু শুনি ক্ষমা কৰক। কোনোৱে নিজৰ চুবুৰীয়াৰ অহিতে পাপ কৰিলে যদি তেওঁ শপত খাবলৈ দিয়া হয় আৰু তেওঁ আহি এই গৃহত আপোনাৰ যজ্ঞবেদীৰ আগত শপত খায়, তেতিয়া আপুনি স্বৰ্গৰ পৰা সেই বিষয়ে শুনক আৰু কাৰ্য কৰি আপোনাৰ দাগবোৰৰ বিচাৰ নিষ্পত্তি কৰি দোষীক দণ্ড দি তেওঁ কৰ্মৰ ফল তেওঁ মূৰৰ ওপৰত দিয়ক আৰু নিদোষীক নিদোষী কৰি তেওঁ ধাৰ্মিকতাৰ ফল তেওঁক দিয়ক। যদি আপোনাৰ প্ৰজা ইজৰাইলে আপোনাৰ বিৰুদ্ধে পাপ কৰাৰ কাৰণে শত্ৰুৰ আগত ঘটাৰ পাছত যদি আপোনালৈ ঘূৰে আৰু আপোনাৰ নাম স্বীকাৰ কৰি এই গৃহত আপোনাৰ আগত প্ৰাৰ্থনা আৰু অনুৰোধ কৰে, তেনেহ'লে স্বৰ্গৰ পৰা তাক শুনি আপোনাৰ প্ৰজা ইজৰাইলৰ পাপ ক্ষমা কৰিব আৰু আপুনি তেওঁলোকক ও তেওঁলোকৰ পূৰ্বপুৰুষসকলক দিয়া দেশলৈ তেওঁলোকক উভতাই আনিব। তেওঁলোকে আপোনাৰ অহিতে পাপ কৰাৰ কাৰণে যেতিয়া আকাশ বন্ধ হোৱাত বৰষুণ নোহোৱা হ'ব, তেতিয়া যদি তেওঁলোকে এই ঠাই ফাললৈ মুখ কৰি প্ৰাৰ্থনা কৰে আৰু যেতিয়া আপুনি তেওঁলোকক দুখ দিয়া সময়ত আপোনাৰ নাম স্বীকাৰ কৰি নিজ নিজ পাপৰ পৰা ঘূৰিব, তেনেহ'লে আপুনি স্বৰ্গত থাকি সেই বিষয়ে শুনিব আৰু আপোনাৰ দাগবোৰৰ ও আপোনাৰ প্ৰজা ইজৰাইলৰ পাপ ক্ষমা কৰি তেওঁলোকক যাবলগীয়া সজ পথৰ বিষয়ে তেওঁলোকক শিক্ষা দিব আৰু আপুনি আপোনাৰ লোকসকলৰ উত্তৰাধিকাৰৰ অৰ্থে দিয়া দেশত বৰষুণ বৰষাব। দেশৰ মাজত যদি আকাল কি মহামাৰী হয়, শস্য কৰ্কটনীয়া কি ৰঙামূৰীয়া হয়, নাইবা ফৰিং কি পোক হয়, আৰু যদি তেওঁলোকৰ শত্ৰুবোৰে তেওঁলোকৰ দেশৰ নগৰবোৰত তেওঁলোকক অৱৰোধ কৰে বা যিকোনো আপদ বা ৰোগ হয়, আৰু যদি কোনো এজন লোকে বা আপোনাৰ প্ৰজা ইজৰাইলৰ লোকসকলে প্ৰাৰ্থনা আৰু অনুৰোধ কৰে, যদি প্ৰতিজনে নিজৰ পীড়া আৰু দুখ জানি এই গৃহৰ ফালে নিজৰ হাত মেলে, তেনেহ'লে সেই বিষয়ে কৰা যিকোনো প্ৰাৰ্থনা বা অনুৰোধ আপুনি আপোনাৰ বাসস্থান স্বৰ্গৰ পৰা সেই বিষয়ে শুনি ক্ষমা কৰিব আৰু প্ৰতিজন লোকৰ মন জানি, কিয়নো আপুনি কেৱল আপুনিহে মনুষ্য সন্তানসকলৰ মন জানে, তেওঁলোকৰ নিজ নিজ কৰ্মৰ দৰে ফল দিব। আপুনি এনেদৰে কৰক যাতে তেওঁলোকে আপোনালৈ ভয় ৰাখে আৰু আপুনি আমাৰ পূৰ্বপুৰুষসকলক দিয়া দেশত তেওঁলোকে যেন জীয়াই থকা সকলো দিনত আপোনাৰ পথত চলে। তদুপৰি আপোনাৰ প্ৰজা ইজৰাইল লোকৰ মাজৰ নোহোৱা অনা ইহুদী লোক যেতিয়া আপোনাৰ মহান নামৰ আৰু আপোনাৰ বলৱান হাত ও মেলা বাহুৰ কথা শুনি দূৰ দেশৰ পৰা আহি এই গৃহৰ ফালে মুখ কৰি প্ৰাৰ্থনা কৰিব, তেতিয়া আপোনাৰ প্ৰজা ইজৰাইলৰ দৰে আপোনাক ভয় কৰিবৰ অৰ্থে পৃথিৱীৰ সকলো জাতিয়ে যেন আপোনাৰ নাম জানিব আৰু মই সজা এই গৃহ যে আপোনাৰ নামেৰে প্ৰখ্যাত সেই বিষয়ে যেন জানিব, এইকাৰণে আপোনাৰ বাসস্থান স্বৰ্গৰ পৰা সেই বিষয়ে শুনিব আৰু সেই বিদেশী লোকে আপোনালৈ কৰা সকলো প্ৰাৰ্থনাৰ দৰে তেওঁলৈ কাৰ্য কৰিব। ধৰি লওক আপুনি আপোনাৰ প্ৰজাক যিকোনো বাটেদি পঠিয়াই সেই বাটেদি যদি তেওঁলোকে নিজৰ শত্ৰুবোৰে সৈতে যুদ্ধ কৰিবলৈ ওলায় যায় আৰু আপোনাৰ মনোনীত এই নগৰ ফাললৈ আপোনাৰ নামৰ কাৰণে মই সজা গৃহৰ ফাললৈ মুখ কৰি আপোনাৰ আগত প্ৰাৰ্থনা কৰে, তেনেহ'লে আপুনি স্বৰ্গৰ পৰা তেওঁলোকৰ প্ৰাৰ্থনা আৰু অনুৰোধ শুনি তেওঁলোকৰ বিচাৰ নিষ্পত্তি কৰিব। তেওঁলোকে যদি আপোনাৰ বিৰুদ্ধে পাপ কৰে কিয়নো পাপ নকৰা মানুহ কোনো নাই, আৰু আপুনি তেওঁলোকলৈ ক্ৰুদ্ধ হৈ তেওঁলোকক শত্ৰুৰ হাতত শুধাই দিয়ে, আৰু তাতে তেওঁলোকৰ শত্ৰুবোৰে তেওঁলোকক বন্দী কৰি দূৰত বা ওচৰত থকা দেশলৈ লৈ যায়। তথাপি তেওঁলোকক বন্দী কৰি নিয়া দেশত যদি তেওঁলোকে মনত বিবেচনা কৰি ঘূৰে আৰু তেওঁলোকৰ বন্দী অৱস্থাৰ দেশত থাকি আপোনাৰ আগত প্ৰাৰ্থনা কৰি কয় বোলে আমি অপথে গৈ পাপ কৰিলোঁ, আমি কুকৰ্ম কৰিলোঁ, ধৰি লওক তেওঁলোকৰ বন্দী অৱস্থাৰ দেশত তেওঁলোক সকলো মনেৰে সকলো চিতেৰে আপোনালৈ উভতি আহে আৰু তেওঁলোকৰ পূৰ্বপুৰুষসকলক আপুনি দিয়া তেওঁলোকৰ দেশৰ ফালে চাই আপোনাৰ মনোনীত নগৰৰ ফালে আৰু আপোনাৰ নামৰ কাৰণে মই নিৰ্মাণ কৰা এই গৃহৰ ফালে যদি মুখ কৰি প্ৰাৰ্থনা কৰে তেতিয়া আপুনি আপোনাৰ বাসস্থান স্বৰ্গৰ পৰা তেওঁলোকৰ প্ৰাৰ্থনা আৰু অনুৰোধ শুনি তেওঁলোকৰ বিচাৰ নিষ্পত্তি কৰিব আৰু আপোনাৰ বিৰুদ্ধে পাপ কৰা আপোনাৰ প্ৰজাসকলক ক্ষমা কৰিব। এতিয়া হে মোৰ ঈশ্বৰ, মই বিনয় কৰোঁ এই ঠাইত কৰা প্ৰাৰ্থনালৈ আপোনাৰ চকু মেলা আৰু কাণো পতা হওক। হে ঈশ্বৰ জিহুৱা, এতিয়া আপুনি আৰু আপোনাৰ শক্তিৰ চন্দুক্তি নিজ বৃশ্বামৰ ঠাইলৈ উঠি যাওক। হে ঈশ্বৰ জিহুৱা, আপোনাৰ পুৰোহিতসকলে পৰিত্ৰাণ বস্ত্ৰ পিন্ধক আৰু আপোনাৰ সাধুসকলে মংগলত আনন্দ কৰক। হে ঈশ্বৰ জিহুৱা, আপুনি আপোনাৰ অভিষিক্তজনক বিমুখ নকৰিব, আপোনাৰ দাস দায়ুদলৈ কৰা নানা দয়ালৈ সোঁৱৰণ কৰক।